নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুবি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চাহ শ্ৰমিকৰ মজুৰি 18 টকাকৈ বৃদ্ধি, 20% পূজা বোনাছ দিয়াৰ বাবে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত, চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমত 5% আসন সংৰক্ষণ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা বিল পৰিশোধৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা মুকলি, এছিয়ান গেমছৰ বক্সিঙৰ ছেমি ফাইনেলত আজি অসম কন্যা লাভলীনা বৰগোহাঁই খেল, আৰু বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচত আজি তিৰুৱনন্তপুৰমত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। ৰাজ্য চৰকাৰে যোৱা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চাহ শ্ৰমিকৰ মজুৰি 18 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি চাহ শ্ৰমিকসকলক পূজাৰ বোনাছ 20% দিয়াৰ বাবেও চৰকাৰে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি পূৰ্বৰ 232 টকাৰ পৰা 250 টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি দৈনিক 210 টকাৰ পৰা 228 টকালৈ বৃদ্ধি কৰা হৈছে। অসম চাহ নিগমৰ অধীনৰ বাগিচাৰ শ্ৰমিকসকলক ৰাজ্য চৰকাৰে 20% হাৰত বোনাছ দিব। ৰাজ্য চৰকাৰী চাকৰি চাহ শ্ৰমিকৰ পৰিয়াল আৰু আদিবাসীৰ বাবে 3% আসন সংৰক্ষণৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে এই সংৰক্ষণ বাহাল থাকিব। এই সংৰক্ষণ ব্যৱস্থা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰি অহা 7 অক্টোবৰত প্ৰকাশ পাবলগীয়া আৰক্ষী খালী পদৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হ'ব। কালিৰ বৈঠকে বজালী জিলা পুনৰ গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰে। ভৱানীপুৰ আৰু হৰভোগ, বৰপেটা নে বজালী জিলাত চামিল হ'ব সেই বিষয়ে পাছত সিদ্ধান্ত লোৱা হ'ব বুলি কেবিনেটে ঠিৰাং কৰে। বৈঠকত চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমত 5% আসন সংৰক্ষণৰো মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে অসম অসামৰিক সেৱা আৰু আৰক্ষী সেৱাত 1টাকৈ পদ সংৰক্ষণ কৰাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। শিক্ষা বিভাগত সংস্কাৰৰ বাবে নতুন অধ্যাদেশকে ধৰি কেইবাটাও বিষয়টো কালি কেবিনেটে অনুমোদন জনায়। পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হলে সময়মতে নিষ্পত্তি নোহোৱা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত সংস্কাৰৰ বাবে নতুন অধ্যাদেশৰ বাবে মন্ত্ৰীসভাই অনুমোদন জনায়। কেবিনেটে পৌৰসভাৰ চাফাই কৰ্মীসকলক বিশেষ বীমা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত এতিয়াৰ পৰা 250 মিলিলিটাৰৰ খোৱা পানী বটল বন্ধ কৰিবলৈ বৈঠকত সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ চিকিৎসাৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰে। কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই সেৱা মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ চিকিৎসাৰ ৰিএম্বাৰ্চমেণ্টৰ ক্ষেত্ৰত স্বচ্ছ আৰু মসৃণ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছিল, কিয়নো চৰকাৰী কৰ্মচাৰীৰ মাজৰে একাংশৰে চিকিৎসা বিল পৰিশোধ তথা পেঞ্চন লাভৰ ক্ষেত্ৰত নানা জটিলতাৰ সৃষ্টি হৈছিল। ৰাজ্য চৰকাৰে পেঞ্চন ব্যৱস্থা সম্পূৰ্ণ স্বচ্ছ কৰাৰ বাবে অনলাইন পৰ্টেল খুলিছে আৰু চিকিৎসা বিল সময়মতে লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আৰম্ভ কৰিছে। এই যোজনাৰ অধীনত অনলাইন পৰ্টেল যোগে চিকিৎসাৰ ব্যয় পৰিশোধ কৰিব পাৰিব। এই সুবিধা গ্ৰহণ কৰিবলৈ চৰকাৰী কৰ্মচাৰীসকলক শীঘ্ৰেই পৰ্টেলত নাম পঞ্জীয়ন কৰাৰ লগতে তেওঁৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যৰ নামো পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক এই যোজনাৰ হিতাধিকাৰীৰূপে যোগ্য বিবেচিত কৰা হ'ব। ন্যূনতম যোগ্যতা থকা এজন কৰ্মচাৰী পেঞ্চনৰ দ্বাৰা নিজ পচন্দৰ চিকিৎসালয়ত চিকিৎসা লাভৰ সুবিধা লাভৰ উপৰি হিতাধিকাৰীলৈ নিয়মীয়াকৈ SMS যোগে আপডেট প্ৰদান কৰা হ'ব। এই যোজনাখনত আগতীয়া আৰু আংশিক পৰিশোধৰ ব্যৱস্থা থকাৰ উপৰি হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ সময় নিৰ্ধাৰিত চিকিৎসা ব্যয় পৰিশোধৰ ব্যৱস্থা থাকিব। মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা সম্পৰ্কে আলোকপাত কৰি ড০ শৰ্মাই কয় যে এই ব্যৱস্থা অনুসৰি অনলাইন IT পৰ্টেলৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ ব্যয় কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ সমাহাৰত পৰিশোধ কৰা হ'ব। IT পৰ্টেলৰ জৰিয়তে সমগ্ৰ চিকিৎসা ব্যয় পৰিশোধৰ প্ৰক্ৰিয়াটো ৰূপায়ণ হ'ব যদিও বৰ্তমান মেনুৱেল ব্যৱস্থাটো এই আঁচনি চলি থাকিব বুলি তেওঁ মন্তব্য কৰে। জিলা আয়ুক্ত কাৰ্যালয়ে কিয়স্কৰ সহায়ত এই আঁচনিৰ অধীনত পঞ্জীয়ন কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে এই যোজনাৰ ৰূপায়ণৰ বাবে ৰূপায়ণ সহায়ক সংস্থা নিৰ্বাচিত কৰা হৈছে। জটিল ৰোগত আক্ৰান্তসকলক চিকিৎসা ব্যয়ৰ বাবে আগধন দিবলগীয়া হলে তেওঁলোকে পৰ্টেলতে আবেদন কৰিব লাগিব। অহা 1 এপ্ৰিলৰ পৰা এই পৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰিব আৰু চিকিৎসা মহাবিদ্যালয়, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু এইমছ আদি চৰকাৰী চিকিৎসালয়ত নগদবিহীন চিকিৎসা ব্যয় পাবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত দিব্যাংগসকলৰ বাবে বিশ্ববিদ্যালয় গঢ়ি তোলাৰ বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰে বিবেচনা কৰিব বুলি মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি ধাৰাপুৰত মুকবধিৰ শিশুৰ বাবে আয়োজিত 22 সংখ্যক দক্ষতা বিকাশ শিবিৰত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষভাৱে সক্ষম শিশুৰ উদ্যমিতা আৰু আত্মনিয়োগৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যৰে আয়োজিত এই 4-দিনীয়া কৰ্মশালাত দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে 550 গৰাকী বিশেষভাৱে সক্ষম শিশু দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ বাবে আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে বিষয় সন্দৰ্ভত জ্ঞাত হোৱাৰ লগতে প্ৰয়োজনীয় চিকিৎসা নীতি মানি চলিলে দেশৰ এক নিৰ্দিষ্ট অংশৰ শিশুৰ শ্ৰৱণ ক্ষমতাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আঁতৰ কৰিব পৰা যাব। এনে দিশত অভিযানমূলকভাৱে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰৱণ ক্ষমতাহীনতাৰ চিকিৎসাত কক্লিয়াৰ ইমপ্লাণ্টৰ উপযোগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমত এনেধৰণে আক্ৰান্ত হোৱা শিশুক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মৃতি চিহ্নসমূহৰ কালিৰে পৰা সাধাৰণ জনতাৰ বাবে ই নিলাম মুকলি কৰা হৈছে বুলি সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অহা 31 অক্টোবৰলৈকে ইয়াৰ বাবে নিবিদা গ্ৰহণ কৰা হ'ব। জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিবলৈ ৱেবছাইট pmmementos.gov.inত পঞ্জীয়ন কৰিব পাৰিব। এই নিলামৰ পৰা সংগৃহীত ধন গংগা পুনৰুজ্জীৱিতকৰণৰ প্ৰকল্প নমামি গংগালৈ আগবঢ়োৱা হ'ব। এই নিলামৰ 5ম সংস্কৰণত ই নিলামৰ বাবে 100 টকাৰ পৰা 65 লাখ টকালৈ স্মৃতিচিহ্নসমূহ উপলব্ধ হ'ব। নতুন দিল্লীৰ নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টত স্মৃতিচিহ্নসমূহৰ এখন প্ৰদৰ্শনীও আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত 150 টাতকৈও অধিক উল্লেখযোগ্য স্মৃতিচিহ্ন আছে যিয়ে ৰাষ্ট্ৰৰ সাংস্কৃতিক সজীৱতাৰ আভাস দিয়ে। সাংস্কৃতিক ৰাজ্যমন্ত্ৰী মীনাক্ষী লেখীয়ে কয় যে এই স্মৃতিচিহ্নসমূহে আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰে। তেওঁ এই ই নিলামত সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা 912 টাতকৈও অধিক উপহাৰ ই নিলামৰ বাবে ৱেবছাইটত উপলব্ধ হ'ব। এই স্মৃতিচিহ্নসমূহৰ দ্বাৰা চিত্ৰকলা, ভাস্কৰ্য, থলুৱা হস্তশিল্প, মনোমোহা লোকশিল্প আৰু জনজাতীয় শিল্পকে ধৰি এক পৰম্পৰাগত শিল্প প্ৰদৰ্শন কৰা হৈছে। এই সামগ্ৰীসমূহৰ ভিতৰত কিছুমান গতানুগতিকভাৱে লাভ কৰা সন্মান আৰু শ্ৰদ্ধাৰ প্ৰতীক, য'ত পৰম্পৰাগত অংগ বস্ত্ৰ, মূৰত মৰা পাগুৰি আৰু আনুষ্ঠানিক তৰোৱাল আদিও আছে। ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ বিভাগে আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি চাহ বাগিচা অঞ্চলত মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিব। যোৰহাটৰ মৰিয়নীৰ সোণোৱাল চাহ বাগিচাত আজি দিনৰ 11 বজাত হ'বলগীয়া এটা বিশেষ অনুষ্ঠানত এই কাৰ্যসূচী মুকলি কৰা হ'ব। ৰাজ্যৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অনুষ্ঠানত জনসজাগতা সভাৰো আয়োজন কৰা হৈছে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈৰ লগতে কেইবাগৰাকী বিধায়কো উপস্থিত থাকিব। আনহাতে শোণিতপুৰৰ ৰঙাপাৰা ফুলবাৰী চাহ বাগিচাটো কাইলৈ দিনৰ 11 বজাত আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ৰ উদ্যোগত আৰু ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ সহযোগত কালি চিনামৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত 9ম বাৰ্ষিক মহাত্মা গান্ধী স্মাৰক বক্তৃতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত মুম্বাই এম ডি শ্বাহ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডঃ ৰঞ্জনা মিশ্ৰ, যোৰহাটৰ উদ্যোগপতি ওম প্ৰকাশ গাত্তানী, কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিল কুমাৰ চৰকাৰ আৰু কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক মনজিৎ হাজৰিকাক বঁটা প্ৰদান কৰা হয়। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ কালি 9ম দিনা ভাৰতে 3টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াকে লৈ ভাৰতে 13টা সোণ, 24টা ৰূপ আৰু 23টা ব্ৰঞ্জৰ পদকসহ এতিয়ালৈকে মুঠ 7টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত আছে। আনহাতে 147টা সোণ 81টা ৰূপ আৰু 42টা ব্ৰঞ্জৰে এই পৰ্যন্ত চীন পদক তালিকাৰ শীৰ্ষ স্থানত আছে। 33টা সোণ 44টা ৰূপ আৰু 45টা ব্ৰঞ্জৰে পদক তালিকাৰ দ্বিতীয় স্থানত আছে জাপান। একেদৰে 31টা সোণ 39টা ৰূপ আৰু 63টা ব্ৰঞ্জৰে দক্ষিণ কোৰিয়াৰ তালিকাৰ তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে টকিঅ' অলিম্পিকৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁয়ে এছিয়ান গেমছত আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। বক্সিঙৰ মহিলাৰ 75 কিলোগ্ৰাম শাখাত স্থান নিশ্চিত কৰি ইতিমধ্যে পদক নিশ্চিত কৰা লাভলীনাই আজি থাইলেণ্ডৰ বাইছন মানিকনৰ বিৰুদ্ধে খেলিব। অসমৰ ষষ্ঠগৰাকী খেলুৱৈ হিচাপে এছিয়ান গেমছত পদক নিশ্চিত কৰা লাভলীনাৰ বাবে আজিৰ ছেমি ফাইনেলখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব, কিয়নো ফাইনেলত উপনীত হলে তেওঁ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব। ইপিনে এথলেটিকছত কালি মহম্মদ আজমল, ভিথিয়া ৰামৰাজ, ৰাজেশ ৰমেশ আৰু সুভাষ ভেংকটেশ্বনক লৈ গঠিত ভাৰতীয় দলটোৱে 4x4 মিটাৰ ৰিলে মিক্সড টীম শাখাত প্ৰথমে ব্ৰঞ্জৰ পদক লাভ কৰে যদিও পিছলৈ ৰূপৰ পদকলৈ উন্নীত হয়। এই শাখাত ৰূপৰ পদক লাভ কৰা শ্ৰীলংকাৰ দলটো খেলৰ নীতিগত কাৰণত অযোগ্য বিবেচিত হোৱাৰ পিছত ভাৰতীয় দলটো ৰূপৰ পদকলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অন্যান্য শিতানসমূহত ভাৰতৰ স্কোৱাছ খেলুৱৈ সৌৰভ ঘোষালে প্ৰি কোৱাৰ্টাৰ ফাইনেলত কুৱেটৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচৰ আজি তিৰুৱনন্তপুৰমত হ'বলগীয়া এখন খেলত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন দুপৰীয়া 2 বজাৰ পৰা আৰম্ভ হ'ব। ইপিনে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ আজি অন্তিমখন প্ৰস্তুতি মেচত শ্ৰীলংকা আফগানিস্তানৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে বৰ্ষাপাৰাত অনুষ্ঠিত প্ৰথমখন প্ৰস্তুতি মেচত শ্ৰীলংকা বাংলাদেশৰ হাতত পৰাস্ত হৈছিল। অৱশ্যে বৰ্ষাপাৰাত আজি আফগানিস্তানে প্ৰথমখন প্ৰস্তুতি মেচত ভাগ ল'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন জিন্তিৰাণী ডেকাৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহে কেইবাটাও বাতৰি বিভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰি চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰসকললৈ চৰকাৰে অভিলাষী উপহাৰ আগবঢ়াইছে। এই বাতৰিটো প্ৰকাশ কৰি দৈনিক অসম কাকতৰ শিৰোনাম কৰ্মচাৰীক আত্মবিশ্লেষণৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। দেশৰ 5খন ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আমাৰ অসম কাকতে ভোট যুদ্ধত নামিল মোদী শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। বজালি বিধানসভা সমষ্টিক লৈ 11 অক্টোবৰৰ পৰা হ'ব বজালি জিলা। এই শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে ৰাজ্যিক কেবিনেটত লোৱা এটা সিদ্ধান্তৰ বাতৰি প্ৰকাশ কৰিছে। কোভিড-19ৰ বিৰুদ্ধে mRNA প্ৰতিষেধকৰ আৱিষ্কাৰৰ বাবে দুগৰাকী বিজ্ঞানীলৈ এই বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। এই বাতৰি প্ৰকাশ কৰি দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম নোবেল প্ৰাইজ ইন মেডিচিন ফৰ ৱৰ্ক অন mRNA ভেকচিন এগেইনষ্ট কোভিড। এই বাতৰিটো অন্যান্য কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বাগিচাৰ শ্ৰমিক কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই অনা এটা বাতৰি প্ৰকাশ কৰি নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম চাহ শ্ৰমিকক দিব 20% দুৰ্গা পূজাৰ বোনাছ, শ্ৰমিকৰ মজুৰি 18 টকালৈ বৃদ্ধি। অসম শক্তি বিতৰক কোম্পানীয়ে বৰ্ধিত বিদ্যুৎ মাচুলৰ নিৰিখ সংশোধনৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে 300 ইউনিটলৈ বৃদ্ধি নহয় বিদ্যুৎ মাচুল শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি অসমৰ খবৰ কাকতৰ শিৰোনাম চিকিৎসা অভিযান্ত্ৰিকত 5% আসন সংৰক্ষণ। ৰাজ্যৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ তথা পৰিৱেশ সংৰক্ষণশীল মণ্ডল দীপৰ বিল ক্ৰমাৎ সংকটৰ মুখলৈ গতি কৰিছে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম দীপৰ বিলৰ পানী ওলোৱা সোমোৱা পথ বন্ধ। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ধন্যবাদ জিন্তি। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। চাহ শ্ৰমিকৰ মজুৰি 18 টকাকৈ বৃদ্ধি, 20% পূজাৰ বোনাছ দিয়াৰ বাবে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত, চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমত 5% আসন সংৰক্ষণ আৰু এছিয়ান গেমছৰ বক্সিঙৰ ছেমি ফাইনেলত আজি অসম কন্যা লাভলীনা বৰগোহাঁই খেল। আজি পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।